দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মধ্যপ্ৰদেশৰ কানহা ৰাষ্ট্ৰীয় উদ্যানলৈ 50টা বনৰীয়া মহ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ আৰু এছিয়ান লন বল প্ৰতিযোগিতালৈ অসমৰ 6 জন খেলুৱৈৰ বাছনি লাভ। বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে বিভিন্ন দলৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। ৰাজনৈতিক দলসমূহ নিজ নিজ প্ৰাৰ্থী তালিকা প্ৰকাশ তথা চূড়ান্ত কৰাত ব্যস্ত হৈ পৰিছে। আম আদমী পাৰ্টীয়ে কালি 14টা সমষ্টিৰ বাবে প্ৰথম আৰু চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা কৰে। বিজেপিয়ে 18 মাৰ্চত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ কথা। ইউ পি পি এলৰ প্ৰাৰ্থী তালিকা আজি প্ৰকাশ পাব। এ আই ইউ ডি এফেও আজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যাৱতীয় কাম কাজ পৰিচালনাৰ বাবে অসম জাতীয় পৰিষদে 12 জনীয়া নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰিছে। ইপিনে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্নজনৰ অন্যান্য দলত যোগদান তথা দল ত্যাগ অব্যাহত আছে। ইউ পি পি এলৰ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই কালি ইউ পি পি এলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰে। কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পাছতে দলটোৰ বহু প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা নেতা কৰ্মীয়ে ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতা কুশল শৰ্মা, প্ৰাণেশ্বৰ বসুমতাৰীকে ধৰি কেইবাগৰাকীও নেতাই দলৰ বিষয়বাবৰ লগতে প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে। আনহাতে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকাত লাহৰিঘাট সমষ্টিৰ প্ৰাৰ্থী হিচাপে নাম অন্তৰ্ভুক্ত হোৱা ডঃ আছিফ নাজিৰৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনতে সাংসদগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ভূমিকাক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে। অসমকে ধৰি 4খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ দিন কালি ঘোষণা কৰা হয়। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে অহা 23 মাৰ্চ পৰ্যন্ত মনোনয়ন দাখিল কৰিব পাৰিব আৰু 26 মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। 28 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 4 মে'ত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব।
All 126 assembly constituencies for Assam, the polling shall be just in one phase and the polling shall take place on 9th of April, Thursday 2026. The counting shall be on 4th of May.
উল্লেখযোগ্য যে ৰাজ্যত এইবাৰ 2,50,00,000 ভোটদাতাই তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত 1,25,00,000 পুৰুষ, 1,25,00,000 মহিলা আৰু 343 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আৰু অনন্য ব্যৱস্থা বুলি উল্লেখ কৰি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে অসমৰ বিভিন্ন দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰতিকূল পৰিস্থিতিৰ মাজত নিৰ্বাচনী বিষয়াসকলে যাত্ৰা কৰাৰ কথা প্ৰকাশ কৰে। তেওঁ মাজুলীৰ পৰা প্ৰায় 50-60 কিলোমিটাৰ দূৰত্বত ফেৰী আৰু ট্ৰেক্টৰেৰে অতিক্ৰম কৰি নিৰ্বাচনী বিষয়াসকলে 248 জন ভোটদাতা থকা অতি পিছপৰা ধনেখনা ভোটকেন্দ্ৰত উপস্থিত হোৱাৰ কথা প্ৰকাশ কৰে। এই সংবাদমেলতে কালি পশ্চিমবংগ, তামিলনাডু, কেৰালাম আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ সময়সূচীও ঘোষণা কৰা হয়। কেৰালাম আৰু পুডুচেৰীত অহা 9 এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে তামিলনাডুত 23 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আনহাতে পশ্চিমবংগত অহা 23 এপ্ৰিলত প্ৰথম পৰ্যায়ত আৰু 29 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভোটগণনা অহা 4 মে'ত অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছতে আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে বুলি শ্ৰীকুমাৰে প্ৰকাশ কৰে। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে সংবাদমেলত বিশুদ্ধ ভোটাৰ তালিকা গণতন্ত্ৰৰ আধাৰ বুলি উল্লেখ কৰি কয় যে এই উদ্দেশ্য আগত ৰাখিয়েই নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ প্ৰক্ৰিয়া চলাইছিল। তেওঁ কয় যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত খোৱাপানী, প্ৰস্ৰাৱগাৰ আদিৰ দৰে ন্যূনতম ব্যৱস্থাসমূহ থকাটো নিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। তেওঁ লগতে কয় যে নিৰ্বাচন আয়োগে শেহতীয়াকৈ নিৰ্বাচনী প্ৰক্ৰিয়া অধিক স্বচ্ছ কৰি তোলাৰ বাবে 30টা নতুন পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত 1,200 গৰাকী ভোটদাতাই ভোটদান কৰিব পাৰিব বুলি তেওঁ লগতে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে অসমৰ 126জনীয়া বিধানসভাৰ কাৰ্যকাল 20 মে'ত, পশ্চিমবংগৰ 294জনীয়া বিধানসভাৰ কাৰ্যকাল 7 মে'ত আৰু কেৰালাৰ 140জনীয়া বিধানসভাৰ কাৰ্যকাল অহা 23 মে'ত অন্ত পৰিব। তামিলনাডুত 234জন সদস্যৰ বিধানসভাৰ কাৰ্যকাল অহা 10 মে'ত আৰু পুডুচেৰীৰ 30জনীয়া বিধানসভাৰ কাৰ্যকাল 15 জুনত অন্ত পৰিব। আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই কোকৰাঝাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে আজি সকলো বিভাগৰ মুৰববী তথা খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীয়ে স্বচ্ছ আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে জিলাখনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচনী আচৰণবিধি কঠোৰভাৱে মানি চলিবলৈ সকলো বিষয়াক নিৰ্দেশ দিয়ে। জিলাখনত সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মনোনয়ন পত্ৰ সংগ্ৰহ কেন্দ্ৰৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আন এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কোকৰাঝাৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া আৰু সহযোগী ৰিটাৰ্ণিং বিষয়াসকল উপস্থিত থাকে। শ্ৰীভূমি জিলাতো নিৰ্বাচনী আৰ্হি আচৰণবিধি বলবৎ হোৱাৰ লগে লগে জিলা প্ৰশাসনে নিৰ্বাচনী ব্যয় নিয়ন্ত্ৰণ, প্ৰচাৰ সামগ্ৰী প্ৰকাশ আৰু ৰাজনৈতিক পোষ্টাৰ আঁতৰোৱাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এইদৰে কয়।
मॉडल कोड ऑफ कंडक्ट लागू हो गया है और स्पेसिफिकली तीन सेक्शंस के ऊपर था रिलेटेड टू द एक्सपेंडिचर। उसमें एक ये है कि बिना कैंडिडेट या उसके एजेंट की परमिशन के आप कोई भी एक्सपेंडिचर उस कैंडिडेट के फेवर में इनकर नहीं कर सकते हैं किसी भी तरह का। दूसरा, कोई भी इलेक्शन मटीरियल पब्लिश नहीं हो सकता जिसमें कि पब्लिशर और प्रिंटर का क्लियर कट नाम मेंशन ना हो। और तीसरा, सारे कैंडिडेट्स को अपना इलेक्शन का अकाउंट प्रॉपर फॉर्मेट में मेंटेन करना है। फ्रॉम द डे ही इज नॉमिनेटेड एज अ कैंडिडेट, जिस दिन वैलिडली नॉमिनेटेड कैंडिडेट्स का लिस्ट निकलता है, टिल द डिक्लेरेशन ऑफ रिजल्ट। तीन तरह का प्रावधान है। 24 घंटे के अंदर सारे सरकारी संस्थानों से, सरकारी प्रिमाइसिस से किसी भी तरह का ऐसा मटीरियल जो जिसमें किसी भी तरह का पॉलिटिकल कोनोटेशन हो, 48 घंटे के अंदर पब्लिक प्लेसेस से और 72 घंटे के अंदर प्राइवेट।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মধ্যপ্ৰদেশৰ কানহা ৰাষ্ট্ৰীয় উদ্যানলৈ 50টা বনৰীয়া মহ স্থানান্তৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান প্ৰায় 3000 বনৰীয়া মহ আছে। ইয়াৰে 50টা মহ স্থানান্তৰ কৰাৰ বাবে মধ্যপ্ৰদেশ চৰকাৰৰ প্ৰস্তাৱ মৰ্মে বন আৰু পৰিৱেশ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ আৰু প্ৰধান মুখ্য বন সংৰক্ষকৰ অনুমোদন উদ্যান কৰ্তৃপক্ষই লাভ কৰিছে। প্ৰথম পৰ্যায়ত কহৰা বনাঞ্চলত বিচৰণ কৰা এটা জাকৰ পৰা 15টা মহ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। 2027 বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে চৰকাৰে মনোনয়ন আৰু পৰামৰ্শৰ বাবে আহ্বান জনাইছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে অহা বছৰ গণৰাজ্য দিৱসত পদ্ম বঁটাসমূহ ঘোষণা কৰা হ'ব। অহা 31 জুলাই পদ্ম বঁটাৰ বাবে মনোনয়নৰ অন্তিম দিন। এই বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শ কেৱল ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ যোগেদিহে গ্ৰহণ কৰা হ'ব বুলি বিবৃতিটোত কোৱা হৈছে। লিংগ, জাতি, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে এই বঁটাৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব। অৱশ্যে চিকিৎসক আৰু বিজ্ঞানীৰ বাহিৰে ৰাজহুৱা খণ্ডৰ অধীনৰ কৰ্মচাৰীকে ধৰি চৰকাৰী কৰ্মচাৰীসকলে এই বঁটাৰ বাবে মনোনয়ন দাখিল কৰিব নোৱাৰিব। উল্লেখযোগ্য যে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ অন্যতম। কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা তথা বাণিজ্য আৰু উদ্যোগকে ধৰি বিভিন্ন খণ্ডত উল্লেখনীয় সেৱা আগবঢ়োৱা লোকসকলক তেওঁলোকৰ কামৰ স্বীকৃতিস্বৰূপে এই বঁটা প্ৰদান কৰা হয়। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত আজি 98 সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয়। প্ৰখ্যাত কমেডিয়ান কেনন অ' ব্ৰায়নে আঁত ধৰা অনুষ্ঠানত প্ৰিয়ংকা চোপ্ৰা, ৰবাৰ্ট ডাউনী জুনিয়ৰ, ক্ৰিছ ইভেন্ছ, এন হেথৱে আৰু জেভিয়াৰ বাৰ্ডমেনকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে বঁটা প্ৰদান কৰে। এইবাৰৰ একাডেমী বঁটাত 13টা শিতানত মনোনয়ন লাভ কৰা লিঅনাৰ্ডো ডি কেপ্ৰিঅ' অভিনীত ওৱান বেটল আফটাৰ আনাডাৰ ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটাকে ধৰি মুঠ 7টা বঁটা লাভ কৰিছে। দিল্লীত কালি সামৰণি পৰা ভাৰতীয় লন বল দলৰ নিৰ্বাচনী শিবিৰৰ পৰা এছিয়ান লন বল প্ৰতিযোগিতালৈ অসমৰ 6জন খেলুৱৈয়ে বাছনি লাভ কৰিছে। অহা 5 এপ্ৰিলৰ পৰা দিল্লীত হ'বলগীয়া এছিয়ান লন বল প্ৰতিযোগিতাৰ ছিনিয়ৰ শাখাত অৰ্জুন বঁটাপ্ৰাপক নয়নমণি শইকীয়া, বনগীতা হাজৰিকা, পুতুল সোণোৱাল আৰু জয়ন্ত শৰ্মাই বাছনি লাভ কৰিছে। 25 বছৰ অনুৰ্ধ শাখাত বিতু দাস আৰু সুৰঞ্জনা বৰুৱাই ভাৰতীয় দলত স্থান লাভ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত আৰ্হি আচৰণ বিধি বলবৎ। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মধ্যপ্ৰদেশৰ কানহা ৰাষ্ট্ৰীয় উদ্যানলৈ 50টা বনৰীয়া মহ স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ আৰু এছিয়ান লন বল প্ৰতিযোগিতালৈ অসমৰ 6জন খেলুৱৈৰ বাছনি লাভ। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।